প্ৰথম বস্তু যাৰ বিষয়ে আমি কথা পাতিছিলোঁ চাওঁ যদি কাৰোবাৰ মনত আছে। জ্ঞানৰ বিষয়ে বাৰু ঠিক আছে। দ্বিতীয় কথাটো হ'ল বিশ্বাস যে তুমি বিৰোধিতা কৰিব পাৰা। তৃতীয় কথা হ'ল সাজু থকা সময়ৰ আগতেই। পৰৱৰ্তী কথাটো হ'ল প্ৰতাৰণাৰ পৰা আঁতৰি যোৱা। মইতো এয়াও নাজানো যে মই তোমালোকক কেনেকৈ কওঁ যে এয়া কিমান গুৰুত্বপূৰ্ণ। তুমি যাৰ লগত ঘূৰি ফুৰি থাকা, তুমি অন্তৰংগ সম্বন্ধ ৰাখা, তুমি কাৰ কথা শুনা, তুমি কি দেখা, তুমি কি শুনা, কেনেকুৱা ধৰণৰ কিতাপ বা আলোচনী তুমি পঢ়া, এতিয়া তুমি জানা এয়া কোনো ৰকেট ছায়েন্স নহয়। যদি তুমি মতা মানুহ তেন্তে তোমাৰ পৰ্ণগ্ৰাফিক লৈ সমস্যা আছে, আৰু সেয়া আলোচনী যি তোমাৰ পত্নীয়ে আনে লেডিজ আণ্ডাৰবোৰৰ কাৰণে সেয়া দেখা পোৱা যায়। আৰু তুমি ইয়াক লাঞ্চ বক্সত লুকুৱাই থোৱাৰ প্ৰয়োজন নাই। মই নাজানো যে তোমাক এয়া কেনেকৈ স্পষ্ট কৰিম একেবাৰে ন্যায়পৰণ হোৱাৰ বাহিৰে। জানানে, মোৰ মতলব হ'ল মই এজনী স্ত্ৰী আৰু এনেকুৱা বহুত বস্তু দলিয়াই পেলাওঁ কাৰণ মই অৰ্ধনগ্ন মহিলাৰ ছবি থকা আলোচনী আৰু শেষত মোৰ মেজৰ ওপৰত পৰি নাথাকে। সেয়া মই নহয় মই যি বিচাৰোঁ এয়া মাথো আলোচনাই হয়। যিয়ে নহওক, তুমি বিচৰা নেকি যে তোমাৰ পুত্ৰই তোমাৰ আলোচনীখন দেখা পাওক? আমি নিজৰ কাৰণে কাজিয়া কৰিব লাগে। আৰু মই ধাৰ্মিকতাৰ কথা কোৱা নাই য'ত তুমি ভাবিব পাৰা যে তুমি কৰ্মৰ কথা জানা। দেখা নোপোৱা, তুমি চুবুৰীয়াৰ দৰে হোৱাৰ দৰকাৰ নাই যি নিজৰ চকুবোৰ ব্যৱহাৰ কৰে, তেওঁ কোনো মহিলালৈ চকু নুফুৰে। আৰু মই সেই বিষয়ে কথা পতা নাই, কিন্তু মই কৈ আছোঁ যে আমি সাৱধানে থকাৰ দৰকাৰ যে আমি কাৰ কাৰ লগত সময় কটাওঁ। ধন্য সেই ব্যক্তি যি খোজকাঢ়ি আৰু ৰৈ নাথাকে, আৰু ঈশ্বৰ সেইসকল পাপীৰ লগত নাথাকে তেওঁলোকৰ আঁচনি আৰু প্ৰয়োজনীয়তাৰ বাবে নাটো সিহঁতৰ লগত বহি থাকে। যিবোৰ ৰাস্তাইদি পাপীবোৰ খোজকাঢ়ে সেইফালে নাযায়ো, নাযায় পানীবোৰ একেলগে বৈ থকাৰ ফালে। আৰু এতিয়া মই তোমালোকক কিবা এটা ক'ব বিচাৰিম মৰমেৰে যীশুভক্তসকল। যদি আমি গৈ লাঞ্চৰ টেবুলৰ ওপৰত বহু নিজৰ কাম বা সদায় সদায় সেই টুটকীয়াবিলাকৰ লগত অভিযোগবোৰৰ সৈতে অসন্তোষী খাই পাত ফলা মানুহৰ লগত তুমি তাত অলপ দেৰিলৈকে বহিলে আৰু তুমি জানানে কি হ'ব? অতি সোনকালে তুমিও সিহঁতৰ নিচিনা হৈ পৰিবা। আৰু সেই চাকৰিটো যাৰ কাৰণে তুমি কৃতজ্ঞ আছিলা আৰু ইমান সুখী আছিলা আৰু ইমান ধন্যবাদী আছিলা, তুমি নকৈ নোৱাৰিবা। যিয়ে নহওক, তেওঁলোকে আৰু বেছি নিদিলেও হ'ব। আৰু এয়া মচোন পচন্দৰ নহয়, সেয়া মোৰ পচন্দৰ নহয়, আৰু এইটো কৰি কৰি মই ভাগৰি পৰিছোঁ, এয়া মোৰ মন পচন্দৰ নহয়, সেয়া মোৰ মন পচন্দৰ নহয়, ইত্যাদি 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 বাৰু এনেদৰে গৈয়ে থাকে। তোমাৰ কাৰণে বঢ়িয়া কথা এইটোৱে হ'ব যে তুমি সেই মানুহখিনিৰ লগত সাধাৰণ বন্ধুতাৰ ব্যৱহাৰ ৰাখা আৰু তুমি আনিবিচাৰিবা যে তেওঁলোকে ভাবক, জানেনে যে তুমি নিজক সকলোতকৈ ভাল বুলি ভাবা। আৰু তুমি বোধহয় 3 মাহৰ ভিতৰত এবাৰ তেওঁলোকৰ লগত লগো কৰিবলগীয়া হ'ব পাৰে। মাথো তুমি তাত বহা আৰু কিছু সকাৰাত্মক কথালৈ উভতি আহা, কিন্তু তুমি তাত নিষ্ক্ৰিয় হৈ বহি থকাৰ দৰকাৰ নাই। যি পথেৰে পাপী অহা যোৱা কৰে মাত্ৰ তাত বহি থকা আৰু তাক উপভোগ কৰা আৰু উপভোগ কৰি থকা। মই এয়া মানো যে জীৱনৰ এটা সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে তুমি কাৰ লগত অন্তৰংগ হৈছা, তুমি কাৰ ওচৰ চাপিছা। কেৱল চা চিনাকি হোৱাই নহয়, কিন্তু সঁচাকৈ আমি কাৰ লগত বেছি সময় কটাওঁ? যি আমাৰ আশে পাশে থাকে আৰু বোধ হয় সেয়াই আমাক বেছি প্ৰভাৱিত কৰে বেলেগ বস্তুৰ তুলনাত। বাইবেলত কৈছে, লোহাই লোহাক ধাৰ কৰে। তুমি এনেকুৱা মানুহৰ ওচৰত থাকিব লাগে যিয়ে তোমাক প্ৰত্যাহ্বান জনায় নিজৰ ব্যৱহাৰৰ দ্বাৰা, যিয়ে তুমি ঈশ্বৰৰ লগত নিজকে ৰাখি আৰু ওপৰলৈ আহা আৰু তেওঁলোকে তুমি উপদেশ দিয়াৰ প্ৰয়োজন নাই। সেই যেনেকৈ যেতিয়া দেৱৰ জন্মদিন পালন কৰা হ'ল, আমি বহুত মানুহক মাতিছিলোঁ আৰু তাৰ ভিতৰত এজন মানুহে ক'লে, জানানে তুমি যে দেৱ একেবাৰে আচৰিত, সি যেনেকৈ নেখেলক তেওঁ সদায় শান্ত হৈ থাকে আৰু কেতিয়াও খঙত নাথাকে। তুমি জানা নেকি বহুত বছৰলৈ এনেকুৱা নাছিলে। মই ক'ব বিচাৰিছোঁ, যেতিয়া পোনপ্ৰথমে মোৰ দেৱৰ লগত বিয়া হৈছিলে, সি ভৰিৰে গল্ফৰ বস্তুবোৰ দলিয়াই থাকে আৰু জানানে এইবোৰ কোনো দৰ্শনীয় বস্তু নাছিলে। আৰু মই ক'ব খোজোঁ যে তাৰ লগত ময়ো চেষ্টা কৰিছিলোঁ এজনী ভাল ঘৈণীয়েক হ'বলৈ। যিয়ে নহওক, যদি মই এয়া ভাল পাইছিলোঁ, ময়ো ভাল লগৰ চেষ্টা কৰিছিলোঁ। মই ক'ব খোজোঁ, বৰষুণ দি থাকিলে তেওঁ মোক ঘৰলৈ লৈ যোৱা নাছিলে, শূন্যৰ তলত তাপমান হৈছিলে আৰু মোক ঘৰলৈ লৈ যোৱা নাছিলে। তেওঁ তেওঁৰ গল্ফ গেম শেষ কৰিব লাগিছিলে আৰু তেওঁৰ পৰিৱৰ্তন হৈছিল। ঈশ্বৰে আমাক সলনি কৰি পেলাই যেতিয়া আমি তেওঁৰ লগত সময় কটাওঁ। যিয়ে নহওক, তেওঁ এতিয়াও তেনেকুৱাই হৈ আছে। গল্ফ কৰ্চৰ ওপৰত তেওঁ দৰ্শক হৈ আছে বেলেগ মানুহৰ বাবে আৰু তেওঁ খং কৰিবৰ প্ৰয়োজন নাই। তেওঁ তেনেকুৱা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁৰ দুখ আছে। আমি য'তেই জীয়াই থাকোঁ আমি ভাল হ'ব লাগে আৰু আমি বেলেগক উপহাৰ দিয়ে প্ৰয়োজন নাই, আমি নিজে উপদেশ হ'ব পাৰোঁ। আমিন। সেইটো উপদেশ 5:8, এনেকুৱা স্ত্ৰীৰ পৰা আঁতৰি থাকিবা আৰু ইয়াতে সেই স্ত্ৰী আছে যি এক চৰিত্ৰহীন স্ত্ৰী আৰু সিহঁতৰ ওচৰলৈ নাযাবা। যদি তুমি পঢ়া যে বাইবেলত ব্যভিচাৰৰ বিষয়ে কি লিখা আছে, আৰু সেয়াই আমাক ক'লে যে যাৰ আৰু সঁচাকৈয়ে ইয়াৰ পৰা কি পাওঁ তেন্তে তুমি ইয়াৰ পৰা আঁতৰি যাবা, তেনেকৈ যেনেকৈ তুমি এটা বিষাক্ত সাপৰ পৰা পলোৱা। আৰু সদায় মনে মনে থাকা যেতিয়া মই এই বিষয়ে কওঁ, কিন্তু মই গুৰুত্ব নিদিওঁ, কাৰণ চোৱা ইয়াৰ বিষয়ে চৰ্চা হ'ব লাগে। আমি মই এজন মানুহৰে হৈ আছিলোঁ গোটেই 43 বছৰ ধৰি। মই অন্য কাৰো লগত আকৌ আৰম্ভণি কৰিব নোৱাৰোঁ। যি তোমাৰ সেয়া চম্ভালি ৰাখা, অন্য ফালে বেছি সেউজীয়া ঘাঁহ নাই যদি তাক কাটিব লাগিবই। আমি প্ৰলোভনৰ দৃশ্যৰ পৰা আঁতৰি থকা মই ক'ব খুজিছোঁ বাইবেলৰ সিটো প্ৰদেশত লিখা আছে, যেতিয়া কোনো মানুহে ব্যভিচাৰত লিপ্ত হয় আৰু সেই একে কথা মহিলাৰ ক্ষেত্ৰতো হয় তেন্তে তেওঁলোকে নিজৰ জীৱন ধ্বংস কৰি আছে। এতিয়া মই কোৱা নাই যে তুমি এনেকুৱা কিবা কৰাৰ সন্মুখীন হ'ব নোৱাৰা। মই ভালদৰে জানো এই বিষয়ে কথা পাতিবলৈ আৰু টেলিভিশ্যন চাবলৈ বোধহয় তাক লাখ লাখ মানুহ থাকিব যিয়ে এই ভুল প্ৰথমতে কৰিছে আৰু বোধহয় পুনৰ কৰাৰ প্ৰক্ৰিয়াত আছে। তুমি ঈশ্বৰৰ বচন বিচাৰিছা, প্ৰলোভনৰ পৰা পলোৱা, প্ৰলোভনৰ পৰা পলোৱা, আৰু ইয়াৰ লগত নাজোৰা নকৰিবা। তুমি জানানে মানুহে প্ৰলোভনত কিয় অৱতীৰ্ণ হয়? এতিয়া মই এই বিষয়ে একো নকৰোঁ, মই মাথো ইয়াৰ কথা ভাবিম। যদি তুমি নিজৰ ধাৰণাত বিজয় নহয় তেন্তে তুমি পাপৰ ওপৰতো বিজয় প্ৰাপ্তি কৰিব নোৱাৰা, আৰু ইয়াৰ প্ৰতিটো ছোৱালীৰ বাবে দনা চনা হয়। তাৰ দ্বাৰা 1 বা 1.5 সপ্তাহ কটাব পাৰি, কিন্তু মোটামুটিভাৱে চলি যায়। মই ক'লো নাইবা তুমি সদায় মোৰ বাবে দনাত আনা, নতুবা দনাত নানিবাই। তেওঁ মোৰ ৰেডিঅ' অনুষ্ঠানৰ তত্বাৱধায়ক আছিলে আৰু মই ক'লো তুমি ৰেডিঅ'ৰ মানুহ, ডনাটমেন হোৱাৰ কোনো দৰকাৰ নাই। এনেকুৱা কথাবোৰ তুমি বন্ধ কৰিব লাগে। তুমি কোৱা যিয়ে নহওক কি অসুবিধা আছিলে তাৰ ডনাটবোৰত, কিবাটো তাত অসুবিধা আছিলে, কাৰণ মই সেয়া আত্মাৰ পৰা অনুভৱ কৰিছোঁ আৰু সেয়া কেৱল তাৰ কাৰণেই হৈছিলে সদায় সদায়। আৰু তেওঁ বোধহয় ভাবিছিল যে এয়া ডনাটেই আছিলে, কিন্তু মই তোমালোকক ক'ম এয়া বহুত ডাঙৰ সমস্যা আছিলে। তুমি এয়া গম পোৱা উচিত যে তুমি কি উঠাই আছা। যদি তুমি এটা সাপ উঠোৱা তেতিয়া তুমি নজনাৰ ভাও কিয় জোৰা? কৰিন্থাৰ প্ৰতিপত্ৰ 5:9 মই বহুত সুখী যে মই এইবাৰ সহায়ত জীয়াই আছো। মই তোমালৈ নিজৰ ফালৰ পৰা লিখিছোঁ যি পলে কয় ব্যভিচাৰৰ লগ নহ'বা। আৰু এতিয়া ইয়াৰ এক লিখা নাই যে তুমি সিহঁতে কাৰোবাৰ ওচৰ চাপিব নোৱাৰে যি যীশুভক্ত নহয়। আমাৰ সমস্যাৰ এক ডাঙৰ শব্দ। অবিশ্বাসীয়ে ভাবে যে বহুত বেছি ভাল তেওঁলোকৰ লগত কোনো সম্বন্ধ ৰাখিবলৈ। আমি যোগ্য নহয়। মোৰ চৌপাশে ৰচনা কৰা হৈছে বহুত মানুহৰ দ্বাৰা যাক ঈশ্বৰ ৰাজ্যলৈ নিব লাগে। তোমালোক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰি আৰু কেতিয়াবা এক দীঘলীয়া সময়লৈ আনকি তেওঁলোকক উপহাৰ দি আৰু তেওঁলোকৰ বাবে কাম কৰি আৰু তাৰ পাছত তেওঁৰ ইমানেই ওচৰে পাজৰে তেওঁলোকৰ লগত অন্তৰংগ সম্পৰ্ক কৰা নাই। আমিন। আহক ইয়াৰ পুনৰ দেখুৱাওঁ। এয়া নহয় যে তুমি একেবাৰে এই জগতৰ ব্যভিচাৰী বা লোভীবোৰ বা আন্ধাৰ কৰিব পৰা মূৰ্তি পূজক সংগতি কৰিব নালাগে, কাৰণ এই দিশত তুমি জগতৰ পৰা ওলাবলগীয়া হয়। কিন্তু মোৰ ক'বলগীয়া এয়াই যে এতিয়া এইবোৰ হজম কৰাটো অলপ কঠিন। কৰ্মকাৰ্যৰ ওপৰত বাইবেলত লিখা আছে যদি কোনোৱে হাই বুলি কৈ ব্যভিচাৰী বা লোভী বা মূৰ্তি পূজক গালি দিয়া ব্যক্তি বা মদাহী বা আন্ধাৰ কৰা কোনো হয় তেন্তে সেই মানুহৰ সংগতিত নাথাকি নাইবা এনে মানুহৰ লগত খাদ্য গ্ৰহণ নকৰিবা। তোমালোকৰ মাজৰ বহুতে ভাবিছা যে তুমি যদি এই প্ৰসংগটো নুলিয়ালাহেঁতেন আৰু যদি এতিয়া মই অকলেই ভাত খাবলগীয়া হয়, মই তোমালোকক কওঁ আমি ইয়াতকৈ আৰু অধিক বেছি কৰাৰ দৰকাৰ। আমি প্ৰেমত সত্য কথা কোৱাৰ দৰকাৰ। আৰু যদি তুমি যদি যীশু ভক্ত ভনী ভাইৰ লগত আছা আৰু তেওঁৰ লগত তোমাৰ ব্যৱহাৰ বেয়া, আৰু যদি তেওঁক তুমি সঁচাকৈয়ে প্ৰেম কৰা, প্ৰেমত তুমি তেওঁক কোৱাটো উচিত। কথাটো শুনা, তুমি এই ধৰণৰ ব্যৱহাৰ কৰি নিজৰে অনিষ্ট কৰি আছা। ঈশ্বৰ আমাৰ লগত যদিও আছে, তেওঁ আমাৰ বাবে বহুত কৰিছে, আৰু মই নিবিচাৰোঁ যে মই ইয়াত বহি অভিযোগবোৰ কৰা আৰম্ভ কৰি দিওঁ। আৰু যদি তুমি এয়াই কৰিব বিচাৰিছা, তেন্তে মোৰ বাবে সম্ভৱ নহ'ব যে তোমাৰ সংগতিত মই থাকোঁ। আৰু এনেকুৱা কিমান মানুহ আছে যিয়ে সাপক লগত ৰাখে কাৰণ সিহঁতৰ অন্তৰত আঘাত দিব নিবিচাৰে, কাৰণ আমাৰ সকলোৰে সমস্যা থাকে। হয়, নিশ্চয় থাকে, আৰু আমি ধৈৰ্য ধৰা উচিত। বাইবেলত লিখা আছে যে প্ৰেমে বুজি পায়। মই সৰু ভুলৰ কথা কোৱা নাই, মই এনেকুৱা ব্যক্তিৰ কথা কৈছোঁ যাৰ এনেকুৱা অভ্যাস আছে। কিমান এনেকুৱা মানুহ আছে যিয়ে প্ৰত্যেক সময়ত অভিযোগে কৰি থাকে, আৰু প্ৰত্যেক সময় একেটা কথাকে। তেন্তে তুমি ক'ব লাগে যে তুমি সেয়া শুনিব নিবিচাৰা, আৰু যদি তেওঁলোকে সেয়াই কৰিব বিচাৰে তেন্তে তুমি সিহঁতৰ লগত মিলিয়ে দিলা, কৰা বন্ধ কৰা। এনেদৰে মই কৈ থাকিম, মই দুখ দি আছোঁ যে মই তোমালোকৰ লগত মিলি গৈছোঁ আৰু তুমি তোমাৰ ঈশ্বৰৰ পৰা মাৰ্গদৰ্শন প্ৰাপ্তি কৰিব পাৰা, কিন্তু তুমি ঢিলা হৈ একো নকৰাকৈ থাকিলে নহ'ব, আৰু আগবাঢ়ি যাব লাগিব। নিশ্চয় তুমি আদৰ্শ হ'ব পাৰা, কিন্তু মনত ৰাখা তেওঁলোকে তোমাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত নহয়। তেন্তে আৰু এটা নিৰ্ণয় লোৱাৰ সময় হ'ল। মই সিহঁতৰ লগত বহি খাদ্য খোৱা নিয়মৰ কথা নাজানো, আচলতে মই নাজানো। পলে তাৰ কাৰোবাক আমাক কৈছে যে আমি সেই বিষয়ে সতৰ্ক হৈ থাকিব লাগে, আমি তেনেধৰণৰ মানুহৰ লগত কিমান সময় কটাওঁ, কিন্তু মই এতিয়া কোনো নিয়ম সাজি কথা নাই। মই এয়া কোৱা নাই যে একো নকৰি নিষ্ক্ৰিয় হৈ বহি থাকিব লাগে। তুমি এনেকুৱা মানুহৰ মুখামুখি হ'ব লাগে, তুমি তেওঁলোকক কেনেকৈ থাকিব নিদিব যেনেকৈ তেওঁলোকে থাকে, আৰু এয়া কৰিব লাগে যে এয়াই তোমাক প্ৰভাৱিত নকৰে, আৰু এয়া বেছি এটা নিৰ্ণয় হৈছে। মই জানো যে মই তোমাৰ সামাজিক জীৱনত দখল, কিন্তু কথা ইমানেই যে তুমি বেহি থাকা। আগতে লিখা ধৰণে পাপ আৰু পাপীৰ সংগতৰ পৰা দূৰত থাকা কিমান এক প্ৰকাৰে যে কিমান ভাল লাগিলেহেঁতেন এনেকুৱা মানুহৰ লগত সময় কটাবলৈ, যি সঁচাকৈয়ে বহুত ভাল আৰু তেওঁৰ কোনো গভীৰতা থাকে। ঠিকেই কৈছো নহয় জানো, মই এনেকুৱা মানুহৰ লগত সময় কটাবলৈ ভাল পাম যাৰ গধুৰ আত্মা হয় আৰু তেওঁ অনুভৱ কৰিব যে মই তেওঁৰ লগত আত্মা আলোচনা কৰিব পাৰোঁ, আৰু এয়া নহয় যে উৰা বাতৰি বিলোৱা মানুহৰ লগত বহি এইবোৰৰ পৰা পলাই ফুৰোঁ। মোৰ ধাৰণাৰ পঞ্চম কথাটো যি আমি সঁচাকৈ বুজিব লাগে, যদি আমি প্ৰলোভনৰ ওপৰত বিজয় পাব বিচাৰোঁ তেন্তে আমি নিজৰ ওপৰত বেছি বিশ্বাস কৰিব নোৱাৰোঁ। মোৰ ধাৰণাত এয়া সঁচাকৈ গুৰুত্বপূৰ্ণ, মই এয়াই কৰিম, আৰু আজি মই যি পাঁচটা কথা ক'লোঁ সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু তুমি বেছিকৈ মন দিয়া উচিত, বিশেষকৈ যদি তুমি পাঁচটা মনত ৰখাৰ অসুবিধা পোৱা তেন্তে দুটা মনত ৰাখা। এই বিষয়ে সচেতন থাকা যে তুমি কাৰ লগত সময় কটাইছা আৰু নিজৰ ওপৰত বহুত বেছি বিশ্বাস কৰাটো সমস্যা সৃষ্টিৰ এক বৃহৎ কাৰণৰূপে দেখা দিয়ে যে তেওঁ নিজৰ সদায় হয়, ঈশ্বৰৰ নহয়। মই এইখিনি ক'ব খুজিছোঁ সেই পৰিস্থিতিবোৰৰ বিষয়ে। এতিয়া যেতিয়া মই অনুষ্ঠান শুনা আৰম্ভ কৰিছিলোঁ আৰু ঈশ্বৰৰ বচন সঁচাকৈ মোৰ মুখামুখি হৈছিল, মই গম পাইছিলোঁ যে মোৰ ব্যৱহাৰ ভাল নহয়। যিদৰে মই প্ৰথমে কৈছোঁ, মই বহুত বছৰ গীৰ্জালৈ গৈ আছিলোঁ, ঘৰলৈ গ'লোঁ, মোৰ জীৱনত একো সলনি নহ'ল। কিন্তু মই যেতিয়া গম্ভীৰভাৱে ঈশ্বৰৰ বচনৰ অধ্যয়ন কৰিলোঁ, মই কেৱল সেয়া পোৱাই নহয় কিন্তু নিজৰ জীৱনত তাৰ প্ৰয়োগ কৰিছিলোঁ, আৰু মোৰ বাবে অতি সোনকালে স্পষ্ট হৈ গৈছিল যে মই সলনি হ'ব লাগে। কিন্তু কিছুমান কথা জনা নাছিলোঁ যিবোৰ আজি তোমালোকক কৈছোঁ। মোৰ পৰিকল্পনা আছিলে, মোৰ কিছুমান নিয়ম আছিল, মই দেখিলোঁ আমি সদায় নিজে কৰিব বিচাৰোঁ যাতে আমি জয় বৰণ কৰোঁ, নিজৰ সফলতাৰ মই সঁচাকৈ বহুত দেৰিকৈ কষ্ট সহ্য কৰিছিলোঁ। আচলতে বাইবেলে আমাক তাৰ বাবে বাৰে বাৰে শিকাইছে যে নিৰ্মল হৈ থাকিলে সেয়া পায় আৰু গৌৰৱী আৰু অহংকাৰীৰ প্ৰভুৱে পাত্তা নিদিয়ে যেতিয়ালৈকে আমি বিনম্ৰ হৈ তেওঁৰ পৰা সহায় নোখোজোঁ। 3:5 য'ত পলে কৈছে, যদি তুমি এনেকুৱা নিবুদ্ধিত নেকি য'ত আত্মাৰ ৰীতিৰ দ্বাৰা আৰম্ভ কৰি এতিয়া শৰীৰৰ ৰীতি কেনেকৈ বন্ধ কৰিবা, এতিয়া চোৱা তুমি নিজকে সলাব নোৱাৰা। তুমি যি সপ্তাহ এয়া শুনি ভাবি এয়া সত্য, মই দোষী বুলি ভাবিছিলা, মই ঘৰলৈ যাম আৰু ইয়াক সলনি কৰিম, নহয় মই শান্তি নিবিচাৰোঁ, তুমি এইদৰে ভুল কৰিছা। তুমি ক'ব লাগে, ঈশ্বৰ মই ইয়াক লিখি থৈ দিওঁ, মই ঘৰলৈ যাম আৰু এই বিষয়ে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিম, মই এই বিষয়টো অধ্যয়ন কৰিম আৰু তাৰ বাবে কাম কৰিম, প্ৰভু মোক আপোনাৰ সহায় দৰকাৰ, তোমাৰ অবিহনে মই এইটো নোৱাৰোঁ, তোমাৰ অবিহনে মই এইটো কৰিব নোৱাৰোঁ। বাইবেলৰ বিৱৰণ 8 মোৰ বাবে এক মূল্যৱান অধ্যায় আৰু মই তোমালোকক ক'ব নোৱাৰোঁ যে এয়া মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ, কাৰণ মই এয়া অনুভৱ কৰিছোঁ। সেই ইচ্ছালৈ একেলগে ওলাবলৈ আৰু ক'বলৈ মই সেই 40 বছৰ তোক গোটেই জংঘলৰ পাথাৰে এইকাৰণে আনিলোঁ যাতে মোক ক'ব পাৰ আৰু তোৰ পৰীক্ষা কৰি ইয়া জানি ল'লোঁ যে তই তেওঁৰ আদৰ্শ পালন কৰিবি নে নকৰ। জংঘলৰ সেই বেলেগ বেলেগ কথা যি অপচন্দ যাক কটোৱা আমাৰ যাত্ৰাৰ এক অংশ, আৰু মই বেলেগ বেলেগ পৰীক্ষা আৰু কথাবোৰৰ যি আমাৰ পচন্দৰ নহয়, সেয়া মাথো ঈশ্বৰৰ ফালৰ পৰা চালি জাৰি চাব লাগিব। ঈশ্বৰে সেয়া দিয়ে কিছু দেৰিলৈকে চালি যাব পাৰে। আমিন। তুমি শুদ্ধ ফল পাবা। বাইবেলত লিখা আছে ভাল কাম কৰাৰ পৰা বিৰক্ত নহ'বা, কাৰণ প্ৰকৃত সময় আহিলে তুমি বিচাৰি কৰিব পাৰিবা যে তুমি বিৰক্ত নহয়। আৰু যিয়ে নহওক, এই গোটেই বিষয়টোৱে বহুত উত্তেজিত কৰি তোলে, কাৰণ কোনোৱে নাজানে আচলতে সেয়া কম আছে আৰু এয়া কিছু ৰহস্যময়ৰ নিচিনা লাগে। ঈশ্বৰে মাথো জানে এই বিষয়ে, এই সময়ৰ বিষয়ে, আৰু তেওঁ ইয়াৰ এই সময়ত এয়া আশা কৰে যে আমি বিশ্বাস কৰোঁ। যিকোনো বস্তু নেদেখাকৈ আমি অনুভৱ কৰিব নোৱাৰোঁ, আমি বিশ্বাস কৰোঁ কাৰণ ঈশ্বৰে আমাক হৃদয়ত দিছে। আৰু আমি সলনি হ'ব বিচাৰোঁ, আমি চাব বিচাৰোঁ আমাৰ জীৱনৰ পৰিস্থিতি সলনি হওক বা আমি ইয়াক নিজে সলাব নোৱাৰোঁ। সেয়ে এই পদবোৰ যেনে আমাৰ দৰে আমি সকলোৱে নিদৰ্শন প্ৰদেশত সময় কটাওঁ, আৰু আমাৰ দৰে প্ৰত্যেকে এখন নিৰ্জন প্ৰদেশ আৰু উদ্ধাৰৰ নামত তুমি ঈশ্বৰৰ প্ৰতিভাগ বিষয়ে জানা আৰু তুমি প্ৰতিভক্তৰ প্ৰদেশৰ পিনে ঢাপলি মেলা। কিন্তু তুমি সকলোৱে নিৰ্জন প্ৰদেশত সময় কটাবলগীয়া হয়, ঈশ্বৰে ইয়াৰ লগত মুখামুখি হয় আৰু তেওঁ তোমাৰ লগত মুখামুখি হয়। আৰু তুমি অনুমতি দিয়া নিজকে বিনম্ৰ হৈ থাকিবলৈ, নিম্ন হৈ থাকিবলৈ, বিনম্ৰ হোৱাৰ বাবে মই পচন্দ কৰোঁ যে পলে কৈছিলে, সেয়া চাগে মোৰ প্ৰশ্নৰ পৰা কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় প্ৰতিপত্ৰত তেওঁ কৈছে, আমাৰ এনেকুৱা পৰীক্ষা হৈ আছে যে আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমি কওঁ যে এই পৰীক্ষাবোৰ কিমান কষ্টকৰ আৰু পীড়াদায়ক হয়, কিন্তু ঈশ্বৰে এয়া হ'ব দিছে যাতে আমি প্ৰকৃততে তেওঁক বিশ্বাস কৰাৰ পৰা বাচি যাওঁ। মই তোমালোকক কিবা ক'ব খোজোঁ, এয়া তোমালোকৰ কিছু বস্তু আছে যিবোৰ ভাগ কৰা কঠিন, আৰু এটা কথা যে তুমি বুজি পোৱা নাই যে প্ৰত্যেক কথাই আমাৰ বাবে বেছি। আৰু জয়েস, তোমাৰ বাবে এয়া কঠিন হ'ব নালাগে, কাৰণ তুমি এয়া কৰিছা হাজাৰ হাজাৰ বাৰ, আৰু ময়ো কৰিছোঁ। এয়া মোৰ বাবে সকলোতকৈ বিপদৰ কথা যে এয়াই মই এনেকৈ ভাবোঁ, কোনো ব্যৱস্থা নাই, মই আগতে এনেকুৱা কৰিছোঁ, মই সাজু হোৱাৰ প্ৰয়োজন নাই, অধ্যয়ন কৰাৰ প্ৰয়োজন নাই, আৰু তালৈ যাওঁ। আমি আমাৰ জীৱনত সকলোতকৈ সুৰক্ষিত কেতিয়া হ'লে, যেতিয়া আমি দুৰ্বল হওঁ, তেতিয়া হওঁ যেতিয়া আমি শক্তিশালী হওঁ।